ज्ञानं जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे वंशाकल्पतरुभ्यश्च कृपासिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमो महावदन्नाय कृष्णप्रेमप्रदायते कृष्णाय कृष्णचैतन्यनाम्ने गौरद्विषे नमः गुरवे गौरचन्द्राय राधिकायै तदालये कृष्णाय कृष्णभक्ताय तद्भक्ताय नमो नमः अङ्गश्यामलिमिच्छटाभिरभितो मन्दीकृतेन्दीवरम् जड्गञ्जाबुटरोचिसङ्गदधतङ्गपट्टम्बरस्य श्रिया वृन्दारण्यनिवासिनं हृदि लसद्दामाभिरामोदरं राधास्कन्दनिवेशितोज्ज्वलभुजं ध्यायेम् दामो कुबेरात्मजौ बद्धमूर्तैव जद्वत् त्वयामोचितौ भक्तिभाजौ कृतौ च तथा प्रेम भक्तिं सकं मे प्रयच्छ न मोक्ष ग्रामेऽस्ति दामोदरेह नामामि स्वारं सचिदानन्दरूपं लसत्कुण्डलं गोकुलभ्राजमा
एक प्रकार थे विशेष प्रेम द्वारा परम उत्कंठित हैया साक्षात दर्शने प्रार्थना जखन करें से प्रार्थना अनुरूप आकांक्षा होते सत्य जात प्रेम उत्पन्न होल तत् प्रेमांकु अतत् भाव তাতে তিনি বুঝতে পারলেন ইহো এই দর্শন করা ভারি দুর্ঘট প্রেম ভক্তি দ্বারাই তাহাকে দর্শন করতে পারা যায় তখন প্রার্থনা করছেন বলছেন হে প্রভু কুবের আত্মা যৌ বদ্ধ মূর্তি বজাতল त्वया मोचितो भक्ति भाजौ कृतौ च तुमि मायार बंधने ते दामे तो उदर बंधन रही छे तथापि ओ तुमि कुबेर पुत्र नलकुबर मणिग्रीव के जेरे कम उद्धार करे छे उद्धारना प्रेमा भक्ति प्रदान करे ताके गोलोक वृंदावनेर पार्षदत्व प्रदान करिया छे अतएव आमाके प्रदान करो से प्रेम भक्ति तात्पर्य बुझे जे आमी तो अपराधी किरकम होते आमार पक्षे एटा संभव तखन पुनराय बोलछेन भक्त वात्सल्य गुणेते समस्त असंभव संभव आपनी करिया थाकेन जेरकम है कुबेर पुत्र के আপনি বন্ধন মে থাকাও তাহাকে মুক্তি করে দিয়েছিলেন আর প্রেম ভক্তি করে দিয়েছিলেন অতএব আপনার নিকটে আমি এই প্রার্থনা করি যে আমাকে আমার বন্ধনেতে কোনো কি আকাঙ্ক্ষা নাই যে বন্ধন আপনার খুলে যায় তথাপি আমি চাই ওই মূর্তিতে আমাকে কৃপা কর আজকে আমাদের যাওয়ার ছিল গোকুল মহাবন রাবল আন দাউজি কিন্তু ওখানে ভোটাভোটি হওয়াতে এসপি পুলিশ এন্ড আদার সব লোক আদেশ দেয় নাই যেতে বারণ করে দিয়েছে রাত্রে দশ বাজে ফোন কিয়া দে ফোন দে আস ইন ইন অ্যাবাউট টেন ইন নাইট সো উই ওয়্যার বাউন্ড টু চেঞ্জ আওয়ার রুট নাও এখন আমরা রামঘাট বিহার বন খেলন বন ফের
তপোবন
বৎসবন সেই ফের ওয়াঁ সে গরুড় গোবিন্দ হোকর কে হাম লোগ ইহাঁ আ জায়েঙ্গে উই উইল গো টু দিস প্লেসেস সো ইউ শুড বি রেডি এন্ড জাস্ট ইউ শুড অ্যাপ্রোচ টু ইউর বাসেস এন্ড অ্যাভেল ইউর বাসেস গো প্রেমানন্দে
হরে কৃষ্ণা হরে কৃষ্ণা কৃষ্ণ হরে হরে
Hare Krishna. Today, as you have heard, the route is changed. Also, more devotees have come who are on the buses originally. I request all those devotees who are monitoring the buses to very carefully see that everyone has its tickets and belongs on the bus. After that, when there is free place, we will allow all those who are on standby. Thank you for your call.
Jaldi se jao. You should go out just now.